এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো মৰমিকা হিচাপে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কাইলৈ আৰু পৰহিলৈ দুদিনীয়া সূচীৰে তেজপুৰত উপস্থিত থাকি কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ ল'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 2024 বৰ্ষৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হ'ব। তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা নগৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু আঠটা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব। আনহাতে আঠটা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে বঁটা চলিত বছৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা, সংগীত শিল্পী সৰস্বতী ভট্টাচাৰ্যক, অমলপ্ৰভা দাস বঁটা, শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্ত, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, বিশিষ্ট সমাজসেৱিকা ডঃ সুনীতা চাংকাকতি আৰু মামণি ৰয়চম গোস্বামী বঁটা, বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হ'ব। একেদৰে চলিত বছৰৰ ছৈয়দ আব্দুল মালিক বঁটা, সাহিত্যিক জয়ন্ত মাধৱ বৰাক, আহমদ আলী বাছকান্দি বঁটা, তৰেণ চন্দ্ৰ বড়ো, গণেশ গগৈ বঁটা, বিশিষ্ট কবি আনিজ উজ জামানক আৰু বীৰ ৰাঘৱ মৰণ বঁটা সমাজসেৱী জীৱেশ্বৰ মোহনক প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ 15খন জিলাৰ কমেও 470খন গাঁও বানৰ কবলত পৰিছে। এই বানত 1,60,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 15খন জিলাত স্থাপন কৰা 43টা আশ্ৰয় শিবিৰত 5,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলা প্ৰশাসনসমূহে প্ৰায় 18,000 লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ইপিনে ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 26লৈ বৃদ্ধি হৈছে। ইফালে কৰিমগঞ্জ জিলাত ইংলাৰ বজাৰৰ সমীপৰ বেণ্ডাৰগুল গাঁৱত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে 5জন লোকৰ মৃত্যু হয়। ভূমিস্খলনৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আপদা মিত্ৰ দলৰ সদস্যসকলে ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইপিনে জিলাখনৰ আয়ুক্তই এটা নিৰ্দেশযোগে বানৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আজি আৰু কাইলৈ বন্ধ ঘোষণা কৰিছে। লংগাই আৰু কুচিয়াৰা নৈ জলপৃষ্ঠৰ বৃদ্ধি পোৱাৰ লগতে বৰষুণ অব্যাহত থকাৰ বাবে ন ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰি এই বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। বাক্সা জিলাত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো বিদ্যালয়ৰ চৌহদ বানত বুৰ গৈছে। ইপিনে বৰষুণৰ ফলত নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পশ্চিম নলবাৰী অঞ্চলতো বানে জটিল ৰূপ ধাৰণ কৰিছে। বুঢ়াদিয়া নৈ পথাউৰি ঠায়ে ঠায়ে ছিগি যোৱাৰ ফলত জিলাখনৰ কৈঠালকুছি সংযোগী পথ, নদলা বজাৰ, উত্তৰামণি, কান্ধিবস্তি, কেন্দুবাৰীকে ধৰি ভালেমান অঞ্চল প্লাবিত হৈছে। বহু লোকে নিৰাপদ স্থান বিচাৰি মথাউৰিত আশ্ৰয় লৈছে। ধাৰাষাৰ বৰষুণৰ ফলত দৰং জিলাৰ ব্যৱসায়িক চহৰ খাৰুপিটিয়াৰ কেইবাটাও ৱাৰ্ড বানৰ কবলত পৰিছে। বানে ভালেসংখ্যক বাসগৃহ আৰু প্ৰতিষ্ঠান বুৰাই পেলাইছে। বাৰিষাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা জীৱ জন্তুসমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ লৈছে। উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ কাষেৰে যোৱা 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 7টা মুখ্য স্থানত ছেন্সৰ কেমেৰা স্থাপন কৰিছে। ইয়াৰ জৰিয়তে প্ৰতি ঘণ্টা 40 কিলোমিটাৰতকৈ বেগেৰে অঞ্চলটো পাৰ হোৱা বাহন নিৰীক্ষণ কৰি জৰিমনা দিহা হ'ব। দুদিনীয়া কাৰ্যসূচীৰে কালি আৰম্ভ হোৱা বড়োলেণ্ড পৰিষদীয় বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্ত পৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে কালি 2024-25 বৰ্ষৰ বাবে দাখিল কৰা 803 কোটি টকাৰ বাজেটখন আজি পৰিষদে আলোচনাৰ অন্তত অনুমোদন জনায়। সমগ্ৰ শিক্ষাৰ অধীনত বৰপেটা জিলাৰ দক্ষিণ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ সমল ব্যক্তিসকলৰ জিলাভিত্তিক এখন কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাখনত বৰপেটা আৰু বজালী জিলাৰ 7টা শিক্ষাখণ্ডৰ সমল ব্যক্তিসকল উপস্থিত থাকে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটাৰ প্ৰবক্তা ডঃ চয়নিকা ডেকা আৰু শিক্ষক শ্বাহজাহান আলীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 24 জুনত খণ্ড পৰ্যায়ত বিজ্ঞান আৰু গণিত শিক্ষকসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। আজি বিশ্ব চিকল চেল ৰক্তহীনতা দিৱস পালন কৰা হয়। চিকল চেল ৰক্তহীনতা হৈছে শৰীৰত লোহিত ৰক্ত কণিকা কমি যোৱাৰ বাবে এটা ৰোগ। এতিয়া বাতৰি ইমানতে অন্ত পৰিছে।